ఏయా ఆకాశవాణి. পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছাদ মুগ্ৰতমক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, কোচিন আৰু আহমেদাবাদ বিমান বন্দৰত দ্ৰুত ইমিগ্ৰেচন আস্থাভাজন ভ্ৰমণ ব্যৱস্থা মুকলি কৰিব। চৰকাৰৰ ধবজাবাহী আঁচনি ষ্টাৰ্টআপ ইণ্ডিয়াই আজি ন বছৰ সম্পূৰ্ণ কৰিছে। চৰকাৰে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে আৰু ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে সুন্দৰ প্ৰদৰ্শনেৰে খো খো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছান মুগ্ৰতমক সাক্ষাৎ কৰিব। শ্ৰী ছান মুগ্ৰতমে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে আজি নৈশ ভোজমেলৰ আয়োজন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই ছেমি কণ্ডাক্টৰ, ঔদ্যোগিক উদ্যান, দক্ষতা বিকাশ, ডিজিটেলাইজেচন আৰু বাণিজ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয় লৈ আলোচনা কৰা হয়। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ 60 বছৰ সম্পূৰ্ণ হবলৈ ওলাইছে আৰু এই সন্ধিক্ষণত ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে উভয় দেশৰ মাজৰ সৰ্বাত্মক কৌশলগত সহযোগিতাত গতি প্ৰদান কৰিব। ৰাষ্ট্ৰপতি থাৰমান পাঁচদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি ভাৰতত আছে। তেওঁৰ সৈতে মন্ত্ৰী, সাংসদ আৰু বিষয়াসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি হিচাপে শ্ৰী ছান মুগ্ৰতমৰ এইটো প্ৰথম ভাৰত ভ্ৰমণ। ভ্ৰমণকালত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ যাব। ভাৰত আৰু ছিংগাপুৰৰ মাজত মৈত্ৰী, আস্থা আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত সৰ্বাত্ম সহযোগিতাৰ সম্পৰ্ক আছে। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আন্তৰ্জাতিক বিমানযাত্ৰীসকলৰ ইমিগ্ৰেচন ব্যৱস্থা সুচল আৰু নিৰাপদ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা দ্ৰুত ইমিগ্ৰেচন আস্থাভাজন ভ্ৰমণ ব্যৱস্থা আজি গৃহমন্ত্ৰী অমিত শ্বাহে মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, কোচিন আৰু আহমেদাবাদ বিমান বন্দৰত মুকলি কৰিব। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সুবিধা গ্ৰহণ কৰিবলৈ বিচৰা বিমানযাত্ৰীসকলে তেওঁলোকৰ আবেদন আৰু সংশ্লিষ্ট নথি পত্ৰ গৃহ মন্ত্ৰালয়ৰ পৰ্টেলত আপলোড কৰিব লাগিব। তেওঁলোকৰ বায়োমেট্ৰিক ডাটা সংশ্লিষ্ট বিমান বন্দৰৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ত সংগ্ৰহ কৰা হ'ব আৰু তেওঁলোকে বিমানৰ বৰ্ডিং পাছ স্কেন কৰাৰ প্ৰয়োজন নহ'ব। এই ব্যৱস্থা অতি সোনকালে গুৱাহাটীকে ধৰি দেশৰ 21টা প্ৰধান বিমান বন্দৰত প্ৰৱৰ্তন কৰা হ'ব। চৰকাৰৰ ধবজাবাহী আঁচনি ষ্টাৰ্টআপ ইণ্ডিয়াই আজি 9 বছৰ সম্পূৰ্ণ কৰিছে। দেশত ষ্টাৰ্টআপ সংস্কৃতিৰ প্ৰসাৰ আৰু উদ্ভাৱন তথা উদ্যমশীলতাৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলাই এই আঁচনিৰ মূল উদ্দেশ্য। আমাৰ সংবাদদাতাই জনাইছে যে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ অধীনত ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলাৰ লগতে ভাৰতবৰ্ষক কৰ্মসংস্থাপন বিচৰাৰ পৰিৱৰ্তে কৰ্মসংস্থাপন সৃষ্টি কৰা দেশ হিচাপে গঢ়ি তোলাৰ বাবে অনেক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে কাইলৈৰ ভিতৰত নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কুম্ভমেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। এই ব্যৱস্থাসমূহ সুনিশ্চিত কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক কৰ্তব্যত মকৰল কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে এইবাৰৰ কুম্ভমেলাত 5টা ক্ষেত্ৰ আৰু 25টা খণ্ডত বিভক্ত কৰা হৈছে। কেন্দ্ৰীয় কাৰ্যালয়ে খাদ্য সুৰক্ষাৰ ব্যৱস্থাসমূহৰ সঞ্চালনা কৰি আছে। নিৰীক্ষণৰ কাৰ্যকালে বিভিন্ন স্থানীয় দলৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হৈছে। বিভিন্ন ভ্ৰাম্যমান পৰীক্ষাগাৰত খাদ্য পৰীক্ষা কৰা হৈছে আৰু দুৰ্গন্ধময় তথা বেয়া খাদ্য যাতে বিতৰণ কৰা নাযায় তাৰ ওপৰত নজৰ ৰখা হৈছে। ইয়াৰ লগতে স্থানীয় হোটেল, ধাবা আৰু সৰু সুৰা খাদ্যৰ বিপণীসমূহৰ খাদ্যসমূহো পৰীক্ষা কৰি থকা হৈছে। চৰকাৰে মহাকুম্ভ মেলাৰ ভক্তসকলে যাতে সুৰক্ষিত আৰু সন্তোষজনক অভিজ্ঞতা লৈ ঘৰলৈ ঘূৰি যাব পাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিছে। মহাভিযোগৰ সন্মুখীন হোৱা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন চুক য়েলক কালি বিধি বলবৎকাৰী বিভাগৰ বিষয়াই আটক কৰে। তেওঁৰ বিৰুদ্ধে সামৰিক আইন বলবৎ কৰাৰ চেষ্টা চলোৱাৰ বাবে মহাভিযোগ উত্থাপন কৰা হৈছে আৰু বিদ্ৰোহৰ অভিযোগ অনা হৈছিল। দক্ষিণ কোৰিয়াৰ ইতিহাসত এইবাৰে প্ৰথমবাৰৰ বাবে কাৰ্যৰত কোনো এগৰাকী ৰাষ্ট্ৰপতিক আটক কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীক যোৱা নিশা ডিটেনশ্যন কেন্দ্ৰত ৰখা হয় আৰু আজি তেওঁ সামৰিক আইন বলবৎ কৰাৰ বিষয় লৈ সোধা পোছা কৰা হ'ব। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কালি লাক্ষাদ্বীপৰ সুহেলি দ্বীপৰ সমীপত শিশু আৰু মহিলাসহ সন্ধানহীন হোৱা এখন মাছ ধৰা নাও উদ্ধাৰ কৰে। নাওখন কাৱাৰাঠীৰ পৰা তীৰ্থযাত্ৰা কৰি সুহেলিলৈ গৈছিল। লাক্ষাদ্বীপৰ প্ৰশাসনৰ পৰা বাৰ্তা লাভ কৰাৰ পাছত উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু উপকূলীয় নিৰীক্ষণ পদ্ধতিৰ সহায়ত নাওখনৰ সন্ধান উলিয়ায়। 22গৰাকী মহিলা আৰু 23টি শিশুকে ধৰি নাওখনত থকা 54গৰাকী লোকক উদ্ধাৰ কৰি কাৱাৰাঠীলৈ লৈ যোৱা হয়। বিদেশ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে আজি সন্ধিয়া কেৰালাৰ কোচিত বৈদেশিক মন্ত্ৰালয়ে ৰাজহুৱা নীতি গৱেষণা কেন্দ্ৰৰ সহযোগত আয়োজিত কৰা কোচি ডায়লগ 2025ৰ প্ৰথম সংস্কৰণ মুকলি কৰিব। দুদিনীয়াকৈ আয়োজিত এই কূটনৈতিক আলোচনাত ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ দেশসমূহৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তথা অংশীদাৰিত্ব আৰু সহযোগিতা লাভান্বিত কৰাৰ অৰ্থে ইণ্ডিয়াজ লুক ৱেষ্ট পলিচি ইন একচন, জনসাধাৰণ সমৃদ্ধি আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। জিচিচিৰ সচিব প্ৰধান জাছেম মহম্মদ অল বুদাইৱে কোচি ডায়লগত বিশেষ ভাষণ দিব। এই অনুষ্ঠানত মুখ্য কূটনীতিবিদ, চৰকাৰী বিষয়া, নীতি প্ৰণেতা, ব্যৱসায়িক জগতৰ কাণ্ডাৰী আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰি কাৰ্যমুখী সহযোগিতা গঢ়ি তোলা হ'ব। ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে সুন্দৰ প্ৰদৰ্শনেৰে খো খো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ দলে কালি নতুন দিল্লী ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পেৰুৰ বিৰুদ্ধে 70-38 পইণ্টত জয়লাভ কৰে। আদিত্য গণপুলে, শিৱাৰেড্ডী আৰু শচীন ভাৰ্গোৰ প্ৰয়াসেৰে ভাৰতীয় দলে প্ৰথমৰ পৰাই খেলখনত আধিপত্য বিস্তাৰ কৰে আৰু 32 পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ অনিকেত পোটেক শ্ৰেষ্ঠ খেলুৱৈ আৰু ৰামজী কাশ্যপক শ্ৰেষ্ঠ এটেকাৰৰ সন্মান প্ৰদান কৰা হয়। পেৰু দলৰ হৈ গেনৰ ৱাগাৰ শ্ৰেষ্ঠ এটেকাৰ ৰূপে পৰিগণিত হয়। ইপিনে ভাৰতীয় মহিলা দলে কালি ইৰাণৰ বিৰুদ্ধে 116 পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ আক্ৰমণাত্মক খেলৰ বাবে ইৰাণৰ প্ৰথমটো বেটছ মাত্ৰ 33 ছেকেণ্ডতে আউট হয়। অশ্বিনীয়ে ভাৰতীয় দলৰ আক্ৰমণৰ নেতৃত্ব বহন কৰে আৰু মিনুই বিৰোধী দলৰ কেইবাগৰাকীও খেলুৱৈক আউট কৰি দলৰ হৈ পইণ্ট অৰ্জন কৰে। ভাৰতৰ প্ৰিয়ংকা ইংলেক শ্ৰেষ্ঠ খেলুৱৈ আৰু মিনুক শ্ৰেষ্ঠ ডিফেণ্ডাৰ হিচাপে ঘোষণা কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব FC মুম্বাই চিটি FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। পাঞ্জাব FCয়ে এইবাৰৰ ISL ফুটবল প্ৰতিযোগিতাৰ ছন্দ লাভৰ বাবে সংঘৰ্ষ কৰি আছে আৰু দলটো যোৱা দুখন খেলত পৰাজয়ৰ সন্মুখীন হৈছে। পূৰ্বৰ 5খন খেলত জয়লাভ কৰা মুম্বাই চিটি FC দলে আজিৰ খেলখনত এই ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে চেষ্টা চলাব। পাঞ্জাব FC দলে 14খন খেলৰ পৰা 19 পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ নৱম স্থানত আছে আৰু মুম্বাই চিটি FCয়ে 15খন খেলৰ পৰা 23 পইণ্ট লাভ কৰি ষষ্ঠ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰ্মন চনমুগৰত্নমক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, কোচিন আৰু আহমেদাবাদ বিমান বন্দৰত দ্ৰুত ইমিগ্ৰেচন আস্থাভাজন ভ্ৰমণ ব্যৱস্থা মুকলি কৰিব। চৰকাৰৰ ধবজাবাহী আঁচনি ষ্টাৰ্টআপ ইণ্ডিয়াই আজি 9 বছৰ সম্পূৰ্ণ কৰিছে। চৰকাৰে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। আৰু ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে সুন্দৰ প্ৰদৰ্শনেৰে খো খো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।